গুড ইভিনিং, এটা আকাশবাণী কোহিমা শ্যামলগা নাগামিজ খবর পড়ে আছে রঞ্জনা গুরুং। পয়লা হেডলাইন্স, প্রধানমন্ত্রী নরেন্দ্র মোদীহে আজি শ্যাম 8 বাজিতে দেশলগা জনতার লগতে কথা কবলে আছে। ইন্ডিয়াহে কৈছে এতিয়া লগা লড়াইটো আতঙ্কবাদী খান লগতে আর তার লগা ইনফ্রাস্ট্রাকচার বিরোধেহে আছে, পাকিস্তান মিলিটারি বিরোধে নহয়। ইন্ডিয়াহে আতঙ্কবাদী লগা বেসিসকে বরবাদ করে দিছে, অপারেশন সিন্ধুর পড়া পাকিস্তান লগা এয়ার ডিফেন্সকে এক্সপোজ করে দিছে। আর ইন্টারন্যাশনাল নার্সেস ডেতে ডক্টর তেমসিসন লা আয়ারহে কৈছে নার্সেস খানটো হেলথ কেয়ার ইনস্টিটিউশন লগা ব্যাকবোন আছে। এতিয়া পুরা খবর, প্রধানমন্ত্রী নরেন্দ্র মোদীহে আজি শ্যাম 8 বাজিতে দেশ লগা জনতা খান লগতে কথা কবলে আছে। প্রধানমন্ত্রী লগা কথাটো ইন্ডিয়া পাড়া অপারেশন সিন্ধুরকে শুরু করিয়া পিছেতেহে আহি আছে। যুন অপারেশনটো পহলগামতে 25 জন ইন্ডিয়ানস আর 1 জন নেপালী সিটিজেনকে আতঙ্কবাদী হামলা হওয়াতে মুরাই দিয়া নিমিত্তে আছে। আতঙ্কবাদী হামলা লগা জবাবী কদম লওয়াতে ইন্ডিয়াহে পাকিস্তান লগা জায়গা জায়গাতে থাকা কে আতঙ্কবাদী আর মিলিটারি জায়গাকে বরবাদ করে দিছে আর কিছুমান 100 জন নিচিনা আতঙ্কবাদীকে মুরাই দিছে। আগে দিনতেহে প্রধানমন্ত্রী মোদীহে নিউ দিল্লিতে তার লগা ঘরতে একটা উঁচা লেভেল মিটিং চেয়ার করেছে। ইউনিয়ন ডিফেন্স মিনিষ্টার রাজনাথ সিং, এক্সটার্নেল এফেয়ার্স মিনিষ্টার ডক্টর এস জয়শঙ্কর, ন্যাশনাল সিকিউরিটি এডভাইজার অজিত দোভাল, চিফ অব দ্য ডিফেন্স স্টাফ জেনারেল অনিল চৌহান, 3টা আর্ম ফোর্সেস লগা চিফস আর কেই সিনিয়র অধিকারী মিটিংতে যোগ লৈছে। ডাইরেক্টর জেনারেল এয়ার অপারেশনস এয়ার মার্শাল এ কে ভারতীহে আজি কৈছে ইন্ডিয়া লগা লড়াইটো আতঙ্কবাদী বিরোধ খালি নহয় কিনা আতঙ্কবাদীকে মদত দিয়া ইনফ্রাষ্ট্রাকচাৰ লগতেহে আছে আৰু পাকিস্তান মিলিটারির তাকত নহয়। তাৰে অফিচাৰ জনাইছে কি পাকিস্তান মিলিটারিটো ইটো লড়াইৰ মাজতে আহি আছে আৰু আতঙ্কবাদীকে সাথ দি আছে। এনেকা হোৱা নিমিত্তে ইণ্ডিয়ান আৰ্ম ফোর্সেস বি ইটো হিচাপতেহে জবাবটো দিবলৈ মজবুৰ হৈ আছে।
We also reiterated that our fight was with terrorists and their support infrastructure and not with Pakistan military. However, it is a pity that the Pakistan military chose to intervene and bat for the terrorist, which compelled us to respond in kind. Dosto, hamari ladai atankwad aur atankwadiyon ke khilaf thi. Isliye 7 mai ko humne কেবল আতঙ্কবাদী ঠিকানো পর হামলা কিয়া থা, পর অফসোস ইস বাত কা হ্যা কি পাকিস্তানি সেনা নে আতঙ্কবাদিয়ো কা সাথ দেনা উচিত সমঝা আর ইস লড়াই কো আপনি লড়াই বনা লি। ইস পরিস্থিতি মে হামারি জবাবি কার্যবাহী অত্যন্ত আবশ্যক থি আর ইসমে উনকা জো ভি নুকসান হুয়া ওয়ে খুদ ইসকে লিয়ে জিম্মেদার হ্যায়।
মিডিয়া খান লগতে দিল্লীতে কথা কোৱাতে এয়াৰ মাৰ্শাল ভাৰতীহে ইণ্ডিয়ান এয়াৰ ফৰ্চেছে কেনেকা পৰা অপাৰেশ্যন সিন্ধুৰটো চলাৰ সময়তে দেশ লগা আম চিভিলিয়ান জনতা আৰু মিলিটাৰী ইনফ্ৰাষ্ট্ৰাকচাৰকে নোকচান হোৱাটো কমটি কৰিছে, এইটো লগা পূৰা জানকাৰীটো দি থাকিছে। তাৰে ইণ্ডিয়ান আৰ্ম ফৰ্চেছ পৰা ৰাখি থকা লেয়াৰ্ড আৰু ইণ্টিগ্ৰেটেড এয়াৰ ডিফেন্স ছিষ্টেম লগা কথা বি কৰিছে, যোনটো ইণ্ডিয়ান আৰ্মি আৰু ইণ্ডিয়ান নেভি লগা খুবি আৰু এছেটছ আছে। ইণ্ডিয়ান এয়াৰ ফৰ্চ লগা এয়াৰ ডিফেন্স ওপৰত বি কে কথা কৰিছে।
হামারি তরফ সে হামারি এয়ার ডিফেন্স সিস্টেমস দেশ কে লিয়ে দিবার কি তরহ খড়ি থি আর ইসকো ভেদনা দুশমন কে লিয়ে নামুমকিন থা। দিস ব্রিংস মি টু দ্য পয়েন্ট, হাউ হ্যাভ ইন্ডিয়ান ফোর্সেস ম্যানেজড টু মিনিমাইজ দ্য ড্যামেজ টু বোথ সিভিলিয়ান এন্ড মিলিটারি ইনফ্রা ইন দ্য কান্ট্রি ইন স্পাইট অফ দ্য আনরিলেন্টিং এফর্টস বাই দ্য পাকিস্তানি ফোর্সেস। মোস্ট অফ ইউ অ্যান্ড দ্য মেজরিটি পপুলেস within the country have had a lot to say about the layered and integrated air defense systems put in place by the Indian armed forces, which includes the assets of the Indian army, the Indian navy, in addition to the primary air defense assets of the Indian air force.
তাৰে কৈছে মজবুত আৰু তাকত থকা অপাৰেশ্যনেল এয়াৰ ডিফেন্স এনভাইৰনমেণ্ট বনাবলৈ পাৰিয়া আচল কাৰণটো যোৱা কেই চাল পৰা ভাল বাজেট দিয়া নিমিত্তে আৰু ইণ্ডিয়া চৰকাৰ লগা মদত কৰিয়া পলিচিটো থকা নিমিত্তেহে হবলৈ পাৰি আছে। এইটো লগতে চৰকাৰে ষ্টেট অব দি আৰ্ট ইকুইপমেণ্ট আৰু হাতিয়াৰ ছিষ্টেমছ বি আনিয়া নিমিত্তেহে এইটো কামটো হবলৈ পাৰি আছে বুলি জনাইছে। অপাৰেচন সিন্ধুৰ পৰা ইণ্ডিয়া লগা মিলিটাৰী আৰু ষ্ট্ৰেটেজিক তাগতো মিলিটাৰী আৰু নন মিলিটাৰী ৰাস্তাৰ পৰা দেখাই দিছে। এইটো মাল্টি ডাইমেনশ্যনেল অপাৰেচন পৰা আতংকবাদী খান লগা ধমকি আৰু পাকিস্তান লগা গুচ্ছাকে কামিয়াব পৰা চামনা কৰিছে আৰু ৰোখাই দিবলৈ পাৰি আছে। ইণ্ডিয়াই আকৌ একবাৰ আতংকবাদী বিৰুদ্ধে ইণ্ডিয়া লগা জিৰ' টলাৰেঞ্চ পলিচিটো যাই কিনাবি নিজে লগা ৰক্সাটো কৰি আছে কোৱা দেখাই দি আছে আৰু ইণ্টাৰনেশ্যনেল কমিউনিটি লগা চাদবি এইটো কামতে পাই আছে বুলি জনাইছে। চৰকাৰে পাকিস্তান লগা মিলিটাৰীৰ পৰা কোৱা কথাখানটো চব মিছা আছে বুলি কৈছে, যতে পাকিস্তানে ইণ্ডিয়ান চেনেলছ পৰা বি ইণ্ডিয়া লগা এয়াৰ বেচেছটো বেয়া কৰি দিছে বুলি কৈ আছে। আচল কথাটো জানিবলৈ বনা প্ৰেছ ইনফৰমেশ্যন ব্যুৰ PIB লগা ফেক্ট চেক ইউনিটে কৈছে পাকিস্তানটো তাৰ লগা জনতা খানকে এনেকুৱা মিছা আৰু ফেক ফুটেজ খানটো চবুত হিচাপে দেখাই কিনা পাকিস্তানী জনতা খানকে মিছলিড আৰু ফুচাই আছে। মিডিয়া খান লগতে যোৱাকালি কথা কোৱাতে DGISPR পাকিস্তানে পাকিস্তান পৰা ইণ্ডিয়ান নিউজ চেনেলছ পৰা ওলাই দিয়া ভিডিঅ' ক্লিপ লগা এটা সৰু ভাগটো এডিট কৰি কিনা পাকিস্তান লগা কৈ কিনা চলাই আছে। আচলটো এইটো ভিডিঅ'টো ইণ্ডিয়ান নিউজ চেনেলছ পৰাহে পাকিস্তানী FLকে ইণ্ডিয়ান ফৰ্চেছ পৰা বৰবাদ কৰিয়া লগাহে আছে। জনতা খানকে জানিবলৈ লাগে কি পাকিস্তানটো এইটো ছচিয়েল মিডিয়াতে মিছামিছি প্ৰপাগেণ্ডাটো চলাবলৈ চুৰু কৰি আছে। আমি খান এনেকুৱা গম্ভীৰ সময়তে একটা খবৰটো ভাল পৰা চাবলৈ লাগে আৰু স্ক্ৰুটিনাইজ বি কৰিবলৈ লাগে। যদি কোনোবা খবৰটো আপুনি ঠিক লগা নাই কৈলে খাছ পৰা ইণ্ডিয়ান আৰ্ম ফৰ্চেছ সম্বন্ধে আপুনি খান PIB ফেক্ট চেকতে ৰিপৰ্ট কৰিবলৈ পাৰিব। আপুনি খান এইটো কণ্টেণ্টকে হোৱাটছএপ নম্বৰ 8799711259 পঠাবলৈ পাৰিব আৰু ইমেইল বি এইটো IDতে কৰিবলৈ পাৰিব factcheck@pib.gov.in তে বি যাই কিনা চাবলৈ পাৰিব। আপোনালোকে আকাশবাণী কোহিমাৰ পৰা খবৰ শুনি আছে। আপুনি হান আমি খান লগা খবৰটো আৰু জলদি পাব মন আছে কৰিলে আমি খান লগা এক্স হেণ্ডেলছ AIR নিউজ এলাৰ্টছ আৰু AIR_ কোহিমা টিভি শুনিবলৈ পাৰিব। আপুনি আন আমি খান লগা খবৰটো নিউজেনে এপ আৰু ইউটিউব চেনেল AIR নিউজ কোহিমা টিভি শুনিবলৈ পাৰিব। শ্যাম লগা খবৰতে আপুনি আনকে আকৌ একবাৰ স্বাগত কৰি আছে। BJPয়ে কৈছে ইণ্ডিয়াৰ পৰা আতংকবাদী বিৰোধ লৰাইতে অপাৰেচন সিন্ধুৰ ৰাখি কিনা পুৰা পৃথিৱীকে একটা খাচ মেছেজটো পঠাই আছে। একটা প্ৰেছ কনফাৰেন্স ৰখাতে পাৰ্টি লগা হেডকোৱাৰ্টাৰ্ছ নিউ দিল্লীতে ৰখাতে পাৰ্টি স্পক্স পাৰ্চন সম্বিত পাত্ৰহে কৈছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীটো চিধা 20টা দেশ লগা লিডাৰ্ছ খান লগতে কথা কৰিছে আৰু আতংকবাদীকে আৰু পাকিস্তানকে চামনা কৰিবলৈ চব লগা চাটো লৈ থাকিছে।
प्रधानमंत्री श्री नरेंद्र मोदी जी ने लगभग 20 देशों के राष्ट्राध्यक्षों से सीधी बातचीत की। हाउ टू आइसोलेट पाकिस्तान, हाउ टू फाइट अगेंस्ट टेररिज्म, और सबसे बड़ी बात है तमाम देशों ने भारत का समर्थन किया। सऊदी अरब, UAE, US, इस्लामिक वर्ल्ड के बड़े देश हैं। सऊदी अरब और UAE, इन्होंने भारतवर्ष का पूर्णतः समर्थन किया। जिस समय पहलगाम का हमला हुआ था माननीय प्रधानमंत्री सऊदी अरब में थे। सऊदी अरब के अपने दौरे को जब वो छोड़ के आए तब उनको वहां एश्योरेंस दिया गया कि आप जाइए हम आपके साथ खड़े।
শ্ৰী পাত্ৰাই কৈছে পহলগাম আতংকবাদী হামলা হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে 26 মৰিয়া লগা বদলাটো ল'বলৈ কৈছিলে। তাৰে কৈছে এইটো অপাৰেচনটো ইনে নামীহে বেছি ডাঙৰ সাহসটো দেখাই আছে।
ऑपरेशन सिंदूर का उद्देश्य बहुत स्पष्ट था। उसका उद्देश्य था आतंकवाद के ठिकाने को ध्वस्त करना, आतंकवादियों को मारना और आतंकवाद के खिलाफ एक संदेश भेजना, और उसमें हम सफल हुए। पहली बार एक बात पूरे विश्व ने देखा कि पाकिस्तान का हर इंच भारत के पहुंच के अंदर है। कोई कोना पाकिस्तान का ऐसा नहीं है जो भारत के पहुंच से बाहर हो। पाकिस्तान का एयर डिफेंस सिस्टम फेल हो जाता है। जिस समय 6 और 7 के रात के बीच ये पूरी कार्यवाही हो रही थी रफाल विमान द्वारा स्काल्प और हैमर मिसाइल्स के माध्यम से 23 मिनट्स के अंदर एक विंडो था जिस विंडो के अंदर ये 9 के 9 आतंकवादी ठिकाने उन्हें ध्वस्त कर दिए गए। 23 मिनट में पूरा विश्व ने देखा कि भारत क्या कर सकता है।
इसरो चेयरमैन ডক্টৰ ভি নাৰায়ণনে কৈছে দেশ লগা সুৰক্ষা আৰু ছিকিউৰিটি নিমিত্তে এতিয়ালৈকে 10টা ছেটেলাইটছটো পূৰা সময়তে নৰুখাই কিনা কাম কৰি আছে। চেণ্ট্ৰেল এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি CAU ইম্ফাল লগা 5th কনভকেশ্যন চেৰিমনিতে কলেজ অব ফিচাৰিজ আগৰতলাতে যোৱাকালি কথা কোৱাতে ইছৰোৰ চেয়াৰমেনে কৈছে দেশ লগা সুৰক্ষাটো লাগিছে কৈলে আমি খান 7000 কিলোমিটাৰ পানী লগা ইলাকা চি শ্বকে ধ্যান দিবলৈ লাগিব। তাৰে কৈছে ছেটেলাইট আৰু ড্ৰোন টেকনলজিটো নাথাকিলে দেশে বেছিভাগ কাম কৰিবলৈ নাপাৰি যায়।
If we have to ensure safety of this country, we have to really serve through the satellite. We have to monitor the entire 7,500 kilometer seashore area, we have to monitor. And the entire northern part, we have to monitor continuously. Without satellite technology, without drone technology, we cannot achieve that. I am happy to inform that at least 10 satellites are continuously working, 24/7 working, for the strategic purpose to ensure safety and security of the citizens of this country.
ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে'টো আজি মডাৰ্ণ নাৰ্ছিং লগা ফাউণ্ডাৰ ফ্লৰেন্স নাইটিংগেল লগা জনম এনিভাৰ্চাৰী হিচাপে পুৰা পৃথিৱীতে মনাই আছে। এইটো চাল লগা থিমটো আ নাৰ্ছেছ আ ফিউচাৰ কেয়াৰিং ফৰ নাৰ্ছেছ ষ্ট্ৰেণ্ডেন্স ইকনমিজ লগা থিম নিচিতেহে মনাই আছে। স্কুল অব নাৰ্ছিং ডক্টৰ ইমকংলিমা মেমৰিয়েল ডিষ্ট্ৰিক্ট হস্পিটেল মকচুংবি প্ৰিন্সিপাল টি টেমছন লা আয়াৰহে থিম স্পীকাৰ হৈ কিনা এইটো খাছ দিনটো মনাই আছে। তাৰ চব নাৰ্ছেছ খান কেবি নিজে কে আকৌ সবচে নবেল প্ৰফেশ্যনতে ৰিডেডিকেট কৰিবলৈ মাতি থাকিছে আৰু কৈছে কি নাৰ্ছেছ খানটো সব হেল্থ কেয়াৰ ইনষ্টিটিউচনছ লগা বেকবোন আছে। তাৰে আকৌ নাৰ্ছেছ লগা মেণ্টেল আৰু ফিজিকেল হেল্থে বি কথা কৰিছে। কাম কৰা জেগাবি ভাল বনাবলৈ আৰু সুৰক্ষিত হবলৈ লগা জোৰটো দি থাকিছে। বুদ্ধ পূৰ্ণিমাটো আজি পুৰা পৃথিৱীতে মনাইছে। আজি লগা দিনতেহে গৌতম বুদ্ধাটো জনম হৈছে আৰু বোধগয়া লগা মহাবোধি গছ নিচিতেহে তাৰে এনলাইটেনমেণ্ট বি আৰু নিৰ্বাণাটো পাই থাকিছে। এইটো খাচ দিনটো তামাং বুদ্ধিষ্ট এছ'চিয়েচন কোহিমাৰ পৰা পুৰা ধ্যান দি কিনা মাল্টি ইউটিলিটি হল গোৰ্খা পাব্লিক পঞ্চায়ত কোহিমাতে মনাই থাকিছে। নাগালেণ্ড গভৰ্ণৰ লা গণেশন বি এইটো খাচ অৱসৰতে যোগ লৈছে। তাৰে আজি দিন লগা ছিগনিফিকেন্স আৰু লৰ্ড বুদ্ধা লগা মেছেজ ওপৰতে বি কেই কথা কৰিছে। নিজেহে জানিয়া ছেল্ফ এৱেৰনেছ দয়া মৰম আৰু কম্পেচন আৰু নিজেকেহে ভিতৰৰ পৰা ভাল বদলি আনিয়াটো জোৰ দি কিনা তাৰে কথা কৈ থাকিছে। আৰু খবৰ শেষ হোৱাৰ আগতে আকৌ একবাৰ হেডলাইনছ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শাম 8 বজাতে দেশ লগা জনতাৰ লগতে কথা কবলৈ আছে। ইণ্ডিয়াই কৈছে এতিয়া লগা লৰাইটো আতংকবাদী খান লগতে আৰু তাৰ লগা ইনফ্ৰাষ্ট্ৰাকচাৰ বিৰোধতেহে আছে, পাকিস্তান মিলিটাৰী বিৰোধ নহয়। ইণ্ডিয়াহে আতংকবাদী লগা বেচিছকে বৰবাদ কৰি দিছে, অপাৰেশ্যন সিন্ধুৰ পৰা পাকিস্তান লগা এয়াৰ ডিফেন্সকে এক্সপ'জ কৰিছে। আৰু ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডেতে ডক্টৰ টেমছন লা আয়াৰহে কৈছে নাৰ্ছেছ খানটো হেল্থ কেয়াৰ ইনষ্টিটিউচন লগা বেকবোন আছে। আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমানতে শেষ। শুনি থাকিবি আহাকালি ফুজুৰ 7:25 নাগামিজ খবৰ শুনিবলৈ পাৰিব।